নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ উজনিৰ বাতৰি কৈছো পুলক গগৈয়ে। আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ আজি কাজিৰঙাত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত 1400 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে অসম তথা দেশৰ আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডৰ কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰ পৰা পাণ্ডু বন্দৰলৈ সংযোগী পথ, 16 নম্বৰ অৰ্থাৎ বৰাক আৰু 2 নম্বৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথত চলাচলৰ বাবে 12খন জাহাজ ক্ৰয়, বৰাক নদীৰ বাবে 1খন জৰীপ জাহাজ ক্ৰয় আদি বিভিন্ন ঘোষণা কৰা হয়। বৈঠকত লগতে জাহাজ আৰু কৰ্মচাৰী পঞ্জীয়নৰ বাবে ডিজিটেল ইণ্ডিয়া নামৰ কেন্দ্ৰীয় তথ্য সমৃদ্ধ এটা পৰ্টেল মুকলি কৰা হয়। আজিৰ এই বৈঠকতে ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণ, আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ স্থাপন, ৰাজ্যৰ 4টা স্থানত পৰ্যটন টাৰ্মিনেলৰ বিকাশ আদি আন কেইবাটাও প্ৰকল্পত অনুমোদন দিয়া হয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিগত 10 বছৰত ৰাষ্ট্ৰীয় জলপথসমূহৰ যোগেদি দেশৰ যাতায়াত ব্যৱস্থা উন্নত কৰি তোলা হৈছে। 2014 চনলৈকে দেশত কেৱল 5টা ৰাষ্ট্ৰীয় জলপথ আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত দেশৰ প্ৰতিখন ৰাজ্যৰ নদীসমূহক অধ্যয়ন কৰি বৰ্তমান ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা 111লৈ বৃদ্ধি কৰা হৈছে। বিগত সময়ছোৱাত মালবাহী জাহাজ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বুলিও সোণোৱালে উল্লেখ কৰে। যোৱা সোমবাৰে উমৰাংছৰ 3 কিলোৰ কয়লাখনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি 5ম দিনাও খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। এই উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে নাগপুৰৰ পশ্চিম কোলফিল্ড লিমিটেডৰ পৰা অহা দলেও অভিযানত নামি পৰিছে। দলটোৱে অত্যাধুনিক পানী নিষ্কাশন যন্ত্ৰৰে প্ৰতি মিনিটত 500 গেলন পানী সিঁচাৰ কাম অব্যাহত ৰাখিছে। নৌসেনা বাহিনী, SDRF, NDRF, কোল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আৰু জিলা প্ৰশাসনে সমূহীয়া প্ৰচেষ্টাৰ পাছতো কয়লাখনিটোত পানীৰ পৰিমাণ হ্ৰাস কৰিব পৰা হোৱা নাই বুলি উদ্ধাৰ অভিযান তদাৰকী কৰা এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে। ইফালে ডিমাহাচাও আৰক্ষীয়ে আজি অবৈধ কয়লাখনিটোৰ শ্ৰমিকৰ চৰ্দাৰ বুলি পৰিচিত হান্নান লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত এতিয়ালৈকে 2জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শোণিতপুৰৰ জিলা দণ্ডাধীশে আজি এটা নিৰ্দেশযোগে জিলাখনৰ গৰৈমাৰী মৌজাৰ খলিহামাৰী গাঁৱৰ দেবেন্দ্ৰ নগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। সশস্ত্ৰ সীমা বাহিনী চমুকৈ SSBৰ অধীনৰ এই অঞ্চলটোত বাহিনীটোৰ জোৱান, বিষয়া, জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত আৰক্ষীৰ লোকৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰৱেশ আৰু চলাচল আজিৰে পৰা নিষিদ্ধ কৰা হৈছে। অসম ৰাজহুৱা শৃংখলা ৰক্ষা আইন 1960ৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি তিনিচুকীয়া জিলাৰ ডিগবৈ, ডুমডুমা, তিনিচুকীয়া আৰু ৰূপাই চাইডিং ভ্ৰমণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে সমাগত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আলোচনা কৰে। পাছত ডিগবৈত তেওঁ উমৰাংছ ঘটনাত চৰকাৰৰ ভূমিকাৰ প্ৰতিবাদত আয়োজন কৰা এটা প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে 2021 চনতে ন্যায়াধীশ গজেন্দ্ৰ প্ৰসাদৰ প্ৰতিবেদনত এন্দুৰৰ গাঁঠদৃশ খনি বন্ধ কৰাৰ বাবে দিয়া স্পষ্ট নিৰ্দেশ অসম চৰকাৰে গ্ৰহণ নকৰা বুলি অভিযোগ কৰে। দৈনিক জনমভূমি কাকতৰ চাৰিঙৰ সংবাদদাতা পদ্মলোচন খনিকৰক 2024 বৰ্ষৰ কনকচন্দ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। 1997 চনৰ পৰা বিভিন্ন বাতৰি কাকতত সংবাদদাতাৰূপে কাম কৰি অহা খনিকৰে ইয়াৰ আগতে সংবাদ বন্ধুকে ধৰি আন কেইবাটাও বঁটা লাভ কৰিছে। দৈনিক জনমভূমিৰ প্ৰতিষ্ঠাপক কনকচন্দ শৰ্মাৰ স্মৃতিত প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটা কাইলৈ দৈনিক জনমভূমি কাকতৰ গুৱাহাটীৰ কাৰ্যালয়ত শ্ৰীখনিকৰক প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলা আয়ুক্তই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত লালিগুৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ আৰু পশু চিকিৎসা বিষয়াৰ পূৰ্বৰ অনুমতি সাপেক্ষে পশু খাদ্যৰ বাবে লালিগুৰ ক্ৰয় কৰিব পাৰিব। এই নিৰ্দেশনা অহা 2 মাহলৈ বাহাল থাকিব। কোনো ব্যক্তিয়ে এই নিৰ্দেশনা উলংঘা কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত সন্মিলনৰ সভাপতি তথা মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ 106 সংখ্যক জন্মদিন উপলক্ষে আজি তেওঁৰ বাসগৃহত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেওঁক শতায়ু সৌৰভ উপাধি প্ৰদান কৰা হয়। জিলাখনৰ বহুকেইটা সংগঠন আৰু প্ৰতিষ্ঠানে মুক্তিযোদ্ধাগৰাকীক শৰাই, চেলেং, গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।